পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। চৰকাৰে সীমান্ত সুৰক্ষা বাহিনীক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ অপৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পুঁজি মুকলি আৰু ইয়াৰ সদব্যৱহাৰৰ পৰ্যালোচনা কৰে। মণিপুৰৰ উখৰুল জিলাত কালি পুৱা অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই ভাৰতীয় খাদ্য নিগমৰ এখন ট্ৰাকত কৰা আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। নতুন নিৰাপত্তা প্ৰত্যাহ্বানৰ সৈতে মুখামুখি হোৱাৰ ব্যৱস্থা অধিক কাৰ্যকৰী কৰি তোলাৰ বাবে চৰকাৰে সীমান্ত সুৰক্ষা বাহিনীক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। গুজৰাটৰ ফুজত কালি ভাৰত পাকিস্তান সীমান্তত কৌশলগত গুৰুত্বপূৰ্ণ দুটা নতুন সীমান্ত চকী উদ্বোধন কৰাৰ পাছত BSFৰ জোৱানসকলৰ সৈতে মত বিনিময়ৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে BSFৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱসত BSFৰ সীমান্ত সুৰক্ষাৰ অৱধাৰণাক সম্পূৰ্ণৰূপে সলনি কৰাৰ সিদ্ধান্ত লোৱা হয়। শ্ৰীশ্বাহে সীমান্ত সুৰক্ষাৰ পৰম্পৰাগত দৃষ্টিকোণক সলনি কৰি আঞ্চলিক নিৰাপত্তাৰ নতুন অৱধাৰণা স্থাপনৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই পদক্ষেপত BSFৰ জোৱানসকলৰ উপৰি জনসাধাৰণ, অসামৰিক প্ৰশাসন, স্থানীয় আৰক্ষী আৰু সেনাবাহিনীৰো প্ৰাথমিক দায়বদ্ধতা থাকিব। তেওঁ লগতে কয় যে স্মাৰ্ট সীমান্ত সুৰক্ষা প্ৰকল্পৰ অধীনত সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। হাজাৰ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে সীমান্তত নিয়োজিত ড্ৰোন, ৰাডাৰ, নিৰীক্ষণ টাৱাৰ, অত্যাধুনিক প্ৰযুক্তি তথা নিৰাপত্তাৰক্ষীসকলে এটা শক্তিশালী সুৰক্ষাতন্ত্ৰ গঢ়ি তুলিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে। পশ্চিমবংগৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে ৰাজ্যখনৰ সীমান্তত অসম্পূৰ্ণ হৈ থকা সীমান্ত বেৰ হৈছে দেশৰ নিৰাপত্তা ব্যৱস্থাৰ এটা বৃহৎ আঁসোৱাহ। অৱশ্যে ৰাজ্যখনত বৰ্তমান নতুন চৰকাৰ গঠনৰ পাছত এই দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিছে বুলি শ্ৰীশ্বাহে কয়। বৰ্তমানৰ পশ্চিমবংগ চৰকাৰে এসপ্তাহৰ ভিতৰতে সীমান্ত বেৰৰ বাবে ভূমি চিনাক্ত কৰিছে। এই বেৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ অনুপ্ৰৱেশকাৰীৰ সমস্যা ৰোধ কৰিব পৰা যাব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ ফলত গোলকীয় শক্তি যোগান ব্যৱস্থা ব্যাহত হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। পশ্চিম এছিয়াৰ সংঘৰ্ষ সন্দৰ্ভত কালি এখন আন্তঃমন্ত্ৰী পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই কথা প্ৰকাশ কৰে। ইন্ধনৰ যোগানৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সুৰক্ষামূলক ব্যৱস্থাসমূহত আলোকপাত কৰি শ্ৰীমতী শৰ্মাই কয় যে দেশে খনিজ তেলৰ ভাণ্ডাৰৰ ক্ষমতা বৃদ্ধি কৰাৰ দিশতো কাম কৰি আছে। তেওঁ কয় যে চৰকাৰে কৌশলগত ভাণ্ডাৰৰ জৰিয়তে ইন্ধন নিৰাপত্তা শক্তিশালী কৰা আৰু নিৰৱচ্ছিন্নভাৱে যোগান সুনিশ্চিত কৰাৰ বাবেও কাম কৰি আছে। চৰকাৰে লগতে ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত তৈল বিপণন কোম্পানী ইণ্ডিয়ান অইল কৰ্পৰেচন, ভাৰত পেট্ৰলিয়াম আৰু হিন্দুস্তান পেট্ৰলিয়ামক অতিৰিক্ত ভাণ্ডাৰৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে বুলি যুটীয়া সচিবগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমতী শৰ্মাই কয় যে দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল, ৰন্ধন গেছ, খনিজ তেল আৰু প্ৰাকৃতিক গেছ মজুত আছে আৰু প্ৰতিদিনে প্ৰায় 92,000 মেট্ৰিক টন ৰন্ধন গেছ উৎপাদন কৰি থকা হৈছে। সমগ্ৰ শিক্ষাৰ তৃতীয় পৰ্যায়ক অধিক কাৰ্যকৰী, স্বচ্ছ আৰু ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কালি এখন বৈঠকত সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পুঁজি মুকলি আৰু ইয়াৰ সদব্যৱহাৰৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীপ্ৰধানে কয় যে চলিত বৰ্ষৰ পৰা সমগ্ৰ শিক্ষা অভিযান PM পোষণ, PM শ্ৰী, উল্লাস আৰু আন মুখ্য আঁচনিসমূহৰ সমন্বয়ৰ জৰিয়তে সংহত দৃষ্টিভংগী গ্ৰহণ কৰা হ'ব। তেওঁ কয় যে এই পদক্ষেপে সমগ্ৰ বিদ্যালয় শিক্ষা পৰিস্থিতিতন্ত্ৰত সহযোগিতা বৃদ্ধি কৰাটো সুনিশ্চিত কৰিব। কালি বৈঠকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ বিষয়টো আলোচনা কৰা হয়। শ্ৰীপ্ৰধানে কয় যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত উদ্ভাৱন, পৰিপুষ্টি, দক্ষতা বিকাশ, ক্ৰীড়া আৰু কলাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদানেৰে নতুন শিক্ষানীতি 2020 ৰূপায়ণত নতুনকৈ গুৰুত্ব আৰোপ কৰা হৈছে। এনে প্ৰচেষ্টাই সবল শিক্ষাৰ্থী গঢ়ি তোলাৰ লগতে বিকশিত ভাৰত 2047ৰ বাবে আৱশ্যকীয় মানৱ সম্পদ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সমগ্ৰ শিক্ষাৰ তৃতীয় পৰ্যায়ক অধিক কাৰ্যকৰী আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মণিপুৰৰ উখৰুল জিলাৰ 202 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি পুৱা অচিনাক্ত সহস্ৰ দুৰ্বৃত্তই ভাৰতীয় খাদ্য নিগমৰ এখন ট্ৰাকত আক্ৰমণ কৰে। দুৰ্বৃত্তৰ আক্ৰমণত ট্ৰাকখনৰ চালকজনৰ মৃত্যু হোৱাৰ লগতে এজন আৰক্ষীজন গুলীবিদ্ধ হয়। জোৱানজনক ইম্ফলৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে উখৰুল জিলাৰ লিটন আৰক্ষী থানাৰ অধীনৰ লেইন গংসিং আৰু টি এম কাছুং গাঁৱৰ মাজত দুৰ্বৃত্তই ট্ৰাকখনত আক্ৰমণ চলায়। মৃত ট্ৰাক চালকজন পশ্চিমবংগৰ নিবাসী আছিল। মণিপুৰৰ গৃহমন্ত্ৰীয়ে ইম্ফলৰ জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি হৈ থকা আহত জোৱানজনৰ স্বাস্থ্যৰ বুজ লৈ তেওঁৰ আশু আৰোগ্য কামনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ গৃহমন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ তদন্ত কৰা হ'ব আৰু দোষীক উচিত শাস্তি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী ইউমনাম খেমচান সিঙে এই ঘটনাৰ কঠোৰ ভাষাৰে গৰিহণা দিছে। মেঘালয়ৰ ৰাজ্যসভা আসনখনৰ বাবে অহা 18 জুনত দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ'ব। মুখ্য নিৰ্বাচনী বিষয়া ডঃ বি ডি আৰ তিৱাৰীয়ে ৰাজনৈতিক দলসমূহৰ সৈতে অনুষ্ঠিত দ্বিবাৰ্ষিক নিৰ্বাচন সম্বন্ধীয় বৈঠকৰ পাছতে কালি এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে বৰ্তমানৰ মেঘালয় ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল অহা 21 জুনত সামৰণি পৰিব। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কৈছে যে অধিসূচনা জাৰি কৰাৰ পাছতে অহা 1 জুনত মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব। 8 জুন মনোনয়ন দাখিল কৰাৰ অন্তিম দিন। 9 জুনত মনোনয়ন পৰীক্ষা কৰা হ'ব। প্ৰাৰ্থীসকলে 11 জুনৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। 18 জুনত পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ কৰা হ'ব আৰু একেদিনাই সন্ধিয়া 5 বজাৰ পৰা ভোট গণনা কৰা হ'ব। ম্যানমাৰৰ ৰাষ্ট্ৰপতি মিন আং হ্লাইং আজি পুৱা 5-দিনীয়া ভাৰত ভ্ৰমণসূচীলৈ বিহাৰৰ গয়াত উপস্থিত হ'ব। তেওঁৰ সৈতে কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়িক নেতাসহ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিব। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ৰাষ্ট্ৰপতিগৰাকীৰ এয়া হ'ব প্ৰথমটো ভাৰত ভ্ৰমণ। গয়াত ৰাষ্ট্ৰপতি মিন আঙে মহাবোধি মন্দিৰত প্ৰাৰ্থনা কৰিব। ইয়াৰ পাছত ৰাষ্ট্ৰপতিগৰাকী নতুন দিল্লীলৈ যাব। আজি সন্ধিয়া তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে মিলিত হ'ব। কাইলৈ ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ম্যানমাৰ ভাৰত ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। সোমবাৰে ৰাষ্ট্ৰপতি মিন আং হাইঙে দুয়োখন দেশৰ মাজত ঐতিহাসিক সম্পৰ্ক অধিক শক্তিশালী কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। এই ভ্ৰমণৰ অংশ হিচাপে ৰাষ্ট্ৰপতিগৰাকীয়ে অহা 2 জুনত মুম্বাইও ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি মিন অং হাইঙৰ আনুষ্ঠানিক ভাৰত ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বহুমুখী সম্পৰ্ক অধিক শক্তিশালী আৰু গভীৰ কৰিব বুলি আশা কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। গুজৰাট টাইটানছে 215 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি সুন্দৰ বেটিঙেৰে 18 অভাৰ 4টা বলত 3টা উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। গুজৰাট দলৰ অধিনায়ক শুভমান গিলে 53টা বলত 104 ৰাণ কৰাৰ লগতে সাই সুদৰ্শনে 58 ৰাণ কৰে। শুভমান গিলক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 214 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 96 ৰাণৰ সুন্দৰ ইনিংছ খেলাৰ লগতে ৰবীন্দ্ৰ জাদেজাই 45 ৰাণৰ বৰঙণি আগবঢ়ায়। গুজৰাট টাইটানছৰ হৈ কাগিছৰ ৰাবাদা আৰু জেছন হলদৰে 2টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটানছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। হংকঙত অনুষ্ঠিত 20 বছৰ অনূৰ্ধ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে নিজৰ আকৰ্ষণীয় স্থিতি অব্যাহত ৰাখি 4টা সোণ, 2টা ৰূপ আৰু 2টা ব্ৰঞ্জসহ মুঠ পদকৰ সংখ্যা 8লৈ বৃদ্ধি কৰি চীনৰ পাছতে পদক তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে। চৰকাৰে সীমান্ত সুৰক্ষা বাহিনীক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ অপৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পুঁজি মুকলি আৰু ইয়াৰ সদব্যৱহাৰৰ পৰ্যালোচনা কৰে। মণিপুৰৰ উখৰুল জিলাত কালি পুৱা অচিনাক্ত সহস্ৰ দুৰ্বৃত্তই ভাৰতীয় খাদ্য নিগমৰ এখন ট্ৰাকত কৰা আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানত অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।